বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত নিৰ্বাচনী প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰে নিৰ্বাচনী প্ৰাক্কালত আন্তঃৰাজ্যিক তথা আন্তঃৰাষ্ট্ৰীয় সীমান্তসমূহত সম্ভাৱ্য কুটাঘাতমূলক কাৰ্যকলাপ বিৰোধ কৰিবলৈ ৰাজ্যে কঠোৰ পদক্ষেপ গ্ৰহণ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত বিধি বলবৎকাৰী সংস্থাসমূহৰ 4,650 কোটি টকাতকৈ অধিক মূল্যৰ সামগ্ৰী জব্দ সাধাৰণ ৰঙালী বিহুৰ তৃতীয় দিনটো আজি গোসাঁই বিহু হিচাপে পালন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত তিনি এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ। লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসমতে বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান উপত উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লক্ষ্যৰে কাইলৈ সন্ধিয়া গুৱাহাটীত উপস্থিত হ'ব। বৰঝাৰ বিমান বন্দৰৰ পৰা কৰ্ণধাৰালৈ যাত্ৰা কৰাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীক দলীয় নেতাকৰ্মীসকলৰ লগতে ৰাইজে আদৰণি জনাব। শ্ৰীমোদীৰ এই কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীত উত্তৰ পথত বাণিজ্যিক যান বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। তেওঁ পৰহিলৈ বৰপেটা আৰু দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দুগৰাকীৰ হৈ নলবাৰীত নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব। এই প্ৰচাৰ কাৰ্যসূচীক কেন্দ্ৰ কৰি নলবাৰী জিলাত ব্যাপক প্ৰস্তুতি অব্যাহত আছে। জিলাখনত নিৰ্বাচনী প্ৰচাৰ আৰু প্ৰশাসনিক গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত জিলাখনৰ সংবাদদাতা ৰমন কলিতাই এইদৰে কয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 17 এপ্ৰিলত নলবাৰী জিলাৰ বৰকুৰাত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলগীয়াৰ পৰিপ্ৰেক্ষিতত নলবাৰী চহৰত সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। আনকি প্ৰধানমন্ত্ৰীৰ সভাৰ পৰিপ্ৰেক্ষিতত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি বিভিন্ন পথত যান বাহনৰ চলাচল নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে বিয়লি প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱিত সভাস্থলী পৰিদৰ্শন কৰি সুৰক্ষা ব্যৱস্থাৰ বুজ লয়। তেওঁ জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকলৰ লগত এখন বৈঠকত মিলিত হৈ প্ৰধানমন্ত্ৰীৰ সভাখনৰ বিভিন্ন দিশ সম্পৰ্কত তথ্য আহৰণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে সেইদিনা প্ৰধানমন্ত্ৰীয়ে 10:30 নলবাৰীত উপস্থিত হ'ব। এই সভাত বিভিন্ন বিধানসভা সমষ্টিৰ পৰা প্ৰায় 2 লাখ লোক গোট খোৱাৰ কথা। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সুৰক্ষাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি নলবাৰী জিলা দণ্ডাধীশ বৰ্ণালী ডেকাই এক নিৰ্দেশ যোগে ভাৰতীয় দণ্ডবিধি আইনৰ 144 ধাৰাৰ অধীনত জিলাখনৰ বৰকুৰা হৰিপুৰ আৰু লাউডাল অঞ্চলত দ্ৰোণ উৰণ নিষিদ্ধ কৰিছে।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অহা 18 এপ্ৰিলত কোকৰাঝাৰত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণৰ কথা। তেওঁ বিজেপি মিত্ৰজোঁটৰ ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বন্দ্যোপাধ্যায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব। আনহাতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কাইলৈ জয়হাটত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণৰ কথা। তেওঁ জয়হাট সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে টিকাগড়ৰ পৰা জয়হাটলৈ ৰোড শ্বত অংশগ্ৰহণ কৰি প্ৰচাৰ চলাব। ইপিনে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে আজি মাকুমত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। শ্ৰীসোণোৱালে ডিগবৈ বৰদৌল হনুমান মন্দিৰৰ পৰা গান্ধী মৈদামলৈ এটা পদযাত্ৰা চলায়। বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাকাৰ হৈ আজি সৰুবাৰে লামডিঙত এখন জনসভাত অংশগ্ৰহণ কৰে। তেওঁ শোণিতপুৰৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈও তেজপুৰত ৰোড শ্বত অংশ লয়। আনহাতে কংগ্ৰেছ তথা বিৰোধী দলৰ প্ৰাৰ্থীসকলে নিৰ্বাচন প্ৰচাৰ অব্যাহত ৰাখিছে। জয়হাট সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি টিকাবৰত নিৰ্বাচনী প্ৰচাৰ চলায়। ডিব্ৰুগড় সমষ্টিৰ বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী নীলজ্যোতি গগৈয়ে তিনিচুকীয়া কেন্দ্ৰস্থানত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই আজি ধুবুৰী সমষ্টিৰ প্ৰাৰ্থী অতুল হুছেইনৰ হৈ মানকাচৰত প্ৰচাৰ চলায়। ৰাজ্যত সমাগত লোকসভা নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নিৰ্বাচন আয়োগে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। এই অনুসৰি প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত সততাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভোটগ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰিবলৈ আয়োগে নিৰাপত্তা আৰু অন্যান্য দিশসমূহো সুক্ষ্মভাৱে তদাৰক কৰি আছে। নিৰ্বাচনী স্পৰ্শকাতৰ হিচাপে বিবেচিত হ'বলগীয়া ভোটকেন্দ্ৰসমূহত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰাৰ লগতে কেন্দ্ৰৰ ভিতৰৰ বাহিৰে চি এ পি এফ অৰ্থাৎ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী নিয়োগ কৰা হ'ব। তদুপৰি ই ভি এমসমূহ অনা নিয়া কৰা বাহনসমূহত জি পি এছ সংযোজন কৰি ৰখা হ'ব। প্ৰায় 20,000খন বাহনত জি পি এছ ট্ৰেকিঙৰ ব্যৱস্থা থাকিব। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে এতিয়ালৈকে নিৰাপত্তা বাহিনীৰ 60টা কোম্পানী নিয়োগৰ ব্যৱস্থা কৰা হৈছে আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তসমূহত জনসাধাৰণৰ আহ বাহৰ ক্ষেত্ৰত চোকা দৃষ্টি ৰখা হৈছে। তেওঁ লগতে কয় যে এইবাৰে ভোটকেন্দ্ৰসমূহত দৃষ্টিহীন লোকসকলে ব্ৰেইল পদ্ধতিৰে ভোট দিব পাৰিব। ইতিপূৰ্বে জ্যেষ্ঠ নাগৰিক সন্তান সন্ধিবা আৰু দিব্যাংগসকলক অপেক্ষা নকৰাকৈ ভোটদানৰ সুবিধা প্ৰদান কৰা হ'ব। আনহাতে 85 বছৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু শাৰীৰিক প্ৰতিবন্ধকতা থকা লোকসকলক তেওঁলোকৰ ইচ্ছা অনুসাৰে নিজৰ বাসগৃহৰ পৰা ভোটদানৰ সুবিধা দিয়া হৈছে। ৰাজ্যখনত নিৰ্বাচন প্ৰযুক্তি সহায় পৰিচালনাৰ বাবে আয়োগে ভালেমান অত্যাধুনিক ব্যৱস্থা গ্ৰহণ কৰিছে। ভোটদাতা তালিকা প্ৰস্তুত কৰাৰ বাবে ইৰেনট নামৰ ছফটৱেৰ ব্যৱহাৰৰ উপৰি ৰাজ্যখনত নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা পৰিলক্ষিত হোৱা মাত্ৰেই নিৰ্বাচন আয়োগক অৱগত কৰিবলৈ চি ভিজিল এপ জনসাধাৰণৰ বাবে মুকলি কৰা হৈছে। এই এপে পঞ্জীয়ন হোৱা 90% গোচৰ লাভ কৰা 100 ভোটৰ ভিতৰত প্ৰস্তুত কৰা হৈছে। ৰাজ্যখনত 4,35,000 নতুন ভোটাৰ আছে আৰু তেওঁলোকক সৰ্বোত্তম গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে উৎসাহিত কৰিবলৈ ভালেমান সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ভোটদান সৰ্বাম্মক কৰি তোলাৰ বাবে স্বীপ কাৰ্যসূচীৰ অধীনত জিলা প্ৰশাসনসমূহে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আছে। আনহাতে এইবাৰ নিৰ্বাচনত নিয়োজিত হবলগীয়া কৰ্মচাৰীসকলে নিৰ্বাচনী দিনটোৰ বাবে মৰগীয়া বানচ লাভ কৰাৰ উপৰি পৰিবহণৰ সুবিধা আৰু থকা খোৱাৰ ব্যৱস্থা লাভ কৰিব। একেদৰে নিৰ্বাচনী দায়িত্বত নিয়োজিত ব্যক্তি অসুস্থ হৈ পৰিলে তেওঁলোকক আয়ুষ্মান ভাৰত জন আৰোগ্য যোজনাৰ অধীনত বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হ'ব। নিৰ্বাচনী দায়িত্বত নিয়োজিত কোনো ব্যক্তি দুৰ্ঘটনাগ্ৰস্ত হলে বা তেওঁলোকৰ প্ৰাণহানি হলেও তৎকালীনভাৱে পৰিয়ালক সাহায্য দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলিও নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। ইফালে নিৰ্বাচনৰ সময়ত নিৰাপত্তা দিশটোত বিশেষভাৱে দৃষ্টি ৰখা হৈছে। আন্তঃৰাজ্যিক তথা আন্তঃৰাষ্ট্ৰীয় সীমান্তসমূহত সম্ভাৱ্য কুটাঘাতমূলক কাৰ্যকলাপ প্ৰতিৰোধ কৰিবলৈ কঠোৰ পদক্ষেপ লোৱা হৈছে। বাকীলৈ ভাৰত ভূটান সীমান্ততো এনেধৰণৰ নিৰাপত্তাজনিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত জিলাখনৰ আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া কৃষ্ণ বৰুৱাই এইদৰে কয়।
আমাৰ ভূটানৰ লগত উই হেভ 83 কিলোমিটাৰ্ছ অফ বৰ্ডাৰ উইথ ভূটান আৰু সেইটো ইণ্টাৰনেশ্যনেল ভূটান। আমি অলৰেডি আমাৰ কাউণ্টাৰ পাৰ্টছৰ লগত আমি কথা পাতিছো। এদিনাখন অন দ্য ডে অফ ৱৰ্কিং এই যিকেইটা আমাৰ আছে গ্ৰেছ আছে সেইকেইদিন বন্ধ থাকিব আৰু লগতে এতিয়া আমি 36 ঘণ্টাত অলৰেডি আমি এটা ফিক্স এছ এছ টি টিম এটা বঢ়াইছো ট্ৰেফিক চাৰ্ভেলেঞ্চ টিম। প্ৰত্যেকখন গাড়ী যি আহে কিন্তু আমি ভূটানৰ পৰা অহা গাড়ী আমি চেক কৰিব নোৱাৰো। তেওঁলোকৰ যদি ট্ৰেঞ্জিট থাকে ধৰক 36 ঘণ্টাৰ পৰা তেওঁলোকে নামবাঙলৈ যোৱা যদি ট্ৰেঞ্জিট তাত থাকে আমি ইণ্ডিয়া ভূটান চিটি হিচাপে আমি চেক কৰিব নোৱাৰো। কিন্তু যদিহে তেওঁলোকে আমাৰ গাড়ী যিবোৰ অহা যোৱা কৰিছে আমি প্ৰত্যেকখন গাড়ীকে চেক কৰিছো আৰু যদি আমাৰ যদি কিবা এটা সন্দেহ হয় তেতিয়া আমি তেওঁলোকক আমি জনাইছো যে এইখন গাড়ীত আমাৰ সন্দেহ হৈ আছে আৰু আমি ভিতৰ আমি যথেষ্ট ঠিক কৰিছো এতিয়ালৈকে আৰু সেইখিনি আমি অলৰেডি আমি ওপৰ মহললৈ আমাৰ এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰ আহিছে এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰ কমিটি আমি
লোকসভা নিৰ্বাচনৰ 65 বছৰীয়া ইতিহাসত বিধি বলবৎকাৰী সংস্থাসমূহে এইবাৰ অভিলেখ পৰিমাণৰ ধন জব্দ কৰিছে। সকলোতে লোকসভা নিৰ্বাচনৰ পূৰ্বে সংস্থাসমূহে যোৱা 1 মাৰ্চৰ পৰা প্ৰতিদিনে 100 কোটি টকাকৈ জব্দ কৰিছে। দেশৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বিধি বলবৎকাৰী সংস্থাসমূহে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে এই পৰ্যন্ত দেশত 4,650 কোটি টকাতকৈ অধিক মূল্যৰ সামগ্ৰী জব্দ কৰিবলৈ সমৰ্থ হৈছে। তথ্য অনুসৰি 395 কোটিৰো অধিক ধনৰ লগতে 4,89 কোটি টকা মূল্যৰ সোণ জব্দ কৰা হৈছে। ইয়াৰ লগতে 562 কোটি টকা মূল্যৰ সোণ আৰু 1,142 কোটি টকা মূল্যৰ অন্যান্য সামগ্ৰী জব্দ কৰা হৈছে। উল্লেখযোগ্য 2019 চনৰ নিৰ্বাচনৰ সময়ত আয়োগে 3,475 কোটি টকাৰ মূল্যৰ সামগ্ৰী জব্দ কৰিছিল। আয়োগে প্ৰকাশ কৰা মতে অৱতী ধনৰ বিৰুদ্ধে আয়োগৰ স্থিতি পৰৱৰ্তী সময়তো কঠোৰ হৈ থাকিব আৰু অভিযান অব্যাহত থাকিব। ৰাজ্যখনৰ প্ৰথম পৰ্যায়ত 5টা সমষ্টিত হবলগীয়া লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 3 দিন বাকী থকা অৱস্থাত নিৰ্বাচন হবলগীয়া জিলাসমূহৰ প্ৰশাসনে কঠোৰ ব্যৱস্থা লৈছে। নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ৰোধ কৰাৰ উপৰি এই নিৰ্বাচনী আয়োগৰ পৰিচালনাৰ বাবে প্ৰতিখন জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। 19 জুলাইত নিৰ্বাচন হবলগীয়া কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিত অন্তৰ্ভুক্ত জিলাকেইখন নিৰ্বাচনী পৰিপ্ৰেক্ষিতত 17 এপ্ৰিলৰ বিয়লি 5 বজাৰ পৰা ভোটদানৰ দিনা বিয়লি 5 বজা পৰ্যন্ত সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। এই সময়ছোৱাত সুৰাজাতীয় সামগ্ৰী বিক্ৰী কৰা পাইকাৰী আৰু খুচুৰা বিপণী তথা দেশীয় সুৰাৰ দোকানসমূহ বন্ধ থাকিব। এই আদেশ উলংঘাকাৰীৰ বিৰুদ্ধে অসম আবকাৰী আইনৰ নিৰ্দিষ্ট ধাৰাৰ অধীনত বিধিগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইফালে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে জিলাসমূহত যাৱতীয় ব্যৱস্থা লোৱা হৈছে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচন হবলগীয়া কৰিমগঞ্জ অহা 18 এপ্ৰিলৰ পৰা প্ৰিজাইডিং আৰু পলিং বিষয়াৰ প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হ'ব। এই শিবিৰ দিনৰ 10 বজাৰ পৰা বিয়লি 3:30 বজালৈ মুকলি থাকিব।
আপোনাৰ ভোট আপোনাৰ কণ্ঠ, ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হবলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
সাধনীয় ৰঙালী বিহুৰ তৃতীয় দিনতো আজি ৰাইজে পৰম্পৰাগতভাৱে গোসাঁই বিহু হিচাপে পালন কৰিছে। সেই অনুসৰি অসমৰ ৰাইজে ৰাজহুৱা নামঘৰ সত্ৰ আদি নাম প্ৰসংগ কৰে। কটকীয়া মাজুলী আৰু বৰপেটা সত্ৰৰ উপৰিও মঠ মন্দিৰ দেৱালয়সমূহত ভক্তৰ সমাগম পৰিলক্ষিত হয়। গুৱাহাটী মহানগৰীৰ শক্তিপীঠ কামাখ্যা ধামৰ উপৰিও অন্যান্য উপাসনা স্থানসমূহতো ভালেসংখ্যক ভক্তই ভিৰ কৰে। ইফালে ৰাজ্যজুৰি বহাগ বিহুৰ আৰম্ভ উৎসাহ অব্যাহত আছে। উজনিৰ পৰা নামনিলে গাঁৱৰ ভূঞা চহৰে বাবে ঢোল পেপাৰ শব্দ আৰু নাচনি নাচনৰ চিৰত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ৰাজ্যপাল গোলাপ চন্দ কাটাৰীয়া আজি গণেশগুৰি ৰঙালী বিহু সন্মিলনত অংশগ্ৰহণ কৰিব। ৰাজ্যপালগৰাকীয়ে ভাষণ আগবঢ়োৱাৰ পাছত বাৰ অসমীয়াৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত মঞ্চ বিহু কাৰ্যসূচীত অনুষ্ঠিত হৈছে। ভৈয়ালিমুখ, চান্দমাৰী, গণেশগুৰি, নিমমাটি, তেলঢলাকে ধৰি বিভিন্ন ঠাইত মঞ্চ বিহুৰ আকৰ্ষণীয় অনুষ্ঠান উপভোগ কৰিবলৈ অগ্ৰণী লোকে ভিৰ কৰিছে। আনহাতে শিৱসাগৰৰ তলাতল ঘৰ প্ৰাংগণত মুকলি বিহু অনুষ্ঠিত হৈছে। বিহুৰ সৈতে সংযোগী ৰাখি কণীযুঁজ, বিহু হুঁচৰিৰ লগতে বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সদৌ অসম ছাত্ৰ সংঘৰ উদ্যোগত শিৱসাগৰ নগৰত বৰদিন খেলপথাৰত মুকলি বিহু অনুষ্ঠিত হয়। এই অনুষ্ঠানত বিহু হুঁচৰিৰ লগতে কেইবাটাও সাংস্কৃতিক দলে জনগোষ্ঠীয় নৃত্য পৰিৱেশন কৰে। অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। ৰাজ্যখনৰ বড়ো জনগোষ্ঠী অধ্যুষিত অঞ্চলসমূহৰ জনসাধাৰণে বিহুৰ সমান্তৰালভাৱে ব্যাপক উৎসাহ উদ্দীপনাৰে তেওঁলোকৰ কৃষিভিত্তিক উৎসৱ ৰমজানী বৈশাখী পালন কৰিছে। এই উপলক্ষে খাম, চিচিং, জপা, চেৰজাৰ উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। বড়ো লোকসকলে এই উৎসৱ উপলক্ষে সুস্বাদু খাদ্য সম্ভাৰ প্ৰস্তুত কৰাৰ লগতে নৃত্য গীতেৰে আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে। পৰম্পৰা অনুযায়ী বিভিন্ন ঠাইত ঘৰে ঘৰে গৈ তেওঁলোকে নৃত্য পৰিৱেশন কৰে। সদৌ বড়ো ছাত্ৰ সন্থা চমুকৈ আছুৰ উদ্যোগত কুকুৰাপাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত মুকলি বৈশাখী উৎসৱৰ আয়োজন কৰা হৈছে। এই উৎসৱত জনগোষ্ঠীটো বিভিন্ন বয়সৰ লোকে ৰং বিৰঙী পৰম্পৰাগত সাজপাৰ পৰিধান কৰি অংশ লৈছে। ৰাজ্যখনৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ সময়ত বিজেপিয়ে নিৰ্বাচনৰ আজি আচৰণ বিধি উলংঘা কৰা বুলি আম আদমী পাৰ্টীৰ দলটোৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। আয়োগলৈ দলে প্ৰেৰণ কৰা এখন পত্ৰত যোৰহাট সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সমৰ্থনৰ সাংবাদিকৰ সৈতে মত বিনিময়ৰ এটা কাৰ্যসূচীৰ সময়ত এজন লোকে ধনৰ লণ্ডন কৰা দৃশ্য কেমেৰাত ধৰা পৰা বুলি উল্লেখ কৰিছে। এই কাৰ্যত নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা বুলি দলটোৱে অভিযোগ তোলে। আনহাতে ধনৰ লণ্ডনত জড়িত এই ব্যক্তিজনৰ বিজেপিৰ শীৰ্ষ ব্যক্তিত্বৰ সৈতে যোগাযোগ ৰখাৰ তথ্য আছে বুলিও পত্ৰখনত উল্লেখ কৰা হৈছে। দলটোৰ আয়োগত এই ক্ষেত্ৰত বিজেপিৰ সমষ্টিটোৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ আৰু সংশ্লিষ্ট সকলোৱে বিৰুদ্ধে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। অহা এবছৰ এপ্ৰিলৰ প্ৰথম পৰ্যায়ত দেশৰ 17খন ৰাজ্য আৰু 4টা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুঠ 102টা সংসদীয় সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। এই পৰ্যায়ত অসমৰ 5খন, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু মেঘালয়ৰ 2খনকৈ আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। উত্তৰ পূৰ্বাঞ্চলৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া আটাইকেইখন ৰাজ্যত যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। মিজোৰামত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সুকলমে পৰিচালনা কৰাৰ দৰে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাৰ উপৰিও সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মিজোৰামৰ আৰক্ষী সঞ্চালক প্ৰধানে প্ৰকাশ কৰা মতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত নিৰ্বাচন নিয়াৰিকৈ পৰিচালনাৰ বাবে চি এ পি এফৰ 12টা কোম্পানী নিয়োগ কৰিছে। তদুপৰি ৰাজ্যখনত নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ৰোধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা লোৱা হৈছে। আইপিএল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই এম চিন্নাস্বামী ষ্টেডিয়ামত হ'বলগীয়া খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰতি অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমত নিৰ্বাচনী প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীত কটকটীয় নিৰাপত্তা ব্যৱস্থা নিৰ্বাচনী প্ৰাক্ষণত আন্তঃৰাজ্যিক তথা আন্তঃৰাষ্ট্ৰীয় সীমান্তসমূহত সম্ভাৱ্য কুচাঘাতমূলক কাৰ্যকলাপ প্ৰতিৰোধ কৰিবলৈ ৰাজ্যত কঠোৰ পদক্ষেপ গ্ৰহণ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ বিধি বলবৎকাৰী সংস্থাসমূহৰ 4,650 কোটি টকাতকৈ অধিক মূল্যৰ সামগ্ৰী জব্দ সাদিনীয় ৰঙালী বিহুৰ তৃতীয় দিনটো আজি ঘোষা বিহু হিচাপে পালন আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ এতিয়া বাতৰি ইমানতে অন্ত পৰিল।